honey. বাতৰি কৈছে প্ৰণীতা দেৱৰ এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ সপ্তম তথা অগ্নি পৰ্যায়ত কালি 62.4% ভোটতে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে সেয়েহে ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ আৰু নিয়াৰিকৈ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক প্ৰশংসা কৰিছে। নিৰ্বাচনৰ প্ৰভাৱত সৃষ্টি হোৱা নিয়াৰিৰ পৰা বৰষুণৰ ফলত ৰাজ্যৰ 10খন জিলাৰ 6 লাখৰ অধিক লোক বানৰ কবলত পৰিছে। দেশত যোৱা মে'ত 1,76,000 কোটি টকাৰ মুঠ সামগ্ৰী আৰু সেৱাকৈ জি এছ টিৰ পৰা সংগ্ৰহ হৈছে আৰু ভাৰতে যোৱা নিশা পুৰুষৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন অনুশীলনমূলক খেলত বাংলাদেশক 80 ৰাণত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত কালি 62.4% ভোটদাতে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰশাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰ 13টাকৈ, পশ্চিমবংগৰ 9টা, বিহাৰৰ 8টা, ওড়িশাৰ 6টা, হিমাচল প্ৰদেশৰ 4টা, ঝাৰখণ্ডৰ 3টা আৰু চণ্ডীগড়ৰ 1টা সমষ্টি আছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সপ্তম পৰ্যায়ত বিহাৰত 51.92, চণ্ডীগড়ত 67.90, হিমাচল প্ৰদেশত 70.05, ঝাৰখণ্ডত 70.66, ওড়িশাত 70.67, পাঞ্জাৱত 63.32, উত্তৰ প্ৰদেশত 55.59 আৰু পশ্চিমবংগত 73.79% ভোটদান সম্পন্ন হৈছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত ভোটগ্ৰহণৰ সময়ৰ লগে লগে এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 904গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্যও ইভিএমত বন্ধ হয়। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পাঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং সন্নু, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰ বাদল, আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ কন্যা নিশা ভাৰতী, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, বিক্ৰমাদিত্য সিং অন্যতম। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত সমান্তৰালভাৱে কালি ওড়িশা বিধানসভাৰ 42খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। ইয়াৰ উপৰি হিমাচল প্ৰদেশৰ 6টা আৰু বিহাৰ, উত্তৰ প্ৰদেশ তথা পশ্চিমবংগৰ 1টাকৈ বিধানসভা সমষ্টিৰ বাবে কালি উপ নিৰ্বাচন অনুষ্ঠিত হয়। সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে 19 এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। নিৰ্বাচন আয়োগে এটা বিবৃতি যোগে কৈছে যে লোকসভা নিৰ্বাচনৰ 7টা পৰ্যায়ত ভোটগ্ৰহণ সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু আয়ুক্ত দল জয়েশ কুমাৰ আৰু ডঃ সুখবীৰ সিং সন্ধুৰ নেতৃত্বত আয়োগে এইবাৰ সাধাৰণ নিৰ্বাচনৰ 7টা পৰ্যায়ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতিটো দিশৰ ওপৰত সূক্ষ্মভাৱে নজৰ ৰাখে। ভোটদাতাসকলে যাতে শংকা বা ভয় ভয়েৰে ভোটদান কৰিব পাৰে তাৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে নিৰ্বাচনৰ সময়ত কঠোৰ সুৰক্ষা ব্যৱস্থা কৰা হৈছিল বুলি আয়োগে প্ৰকাশ কৰে। আয়োগে কয় যে সুবিচাৰপূৰ্ণ আগতীয়া পৰিকল্পনা আৰু নিৰ্বাচনী বিষয়াসকলৰ কঠোৰ প্ৰশিক্ষণৰ বাবে এইবাৰ নিৰ্বাচনত পুনৰ ভোটগ্ৰহণৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে আৰু ইয়াৰ পৰা নিৰ্বাচনী প্ৰক্ৰিয়াৰ শক্তি সমীক্ষাৰ প্ৰতিফলন ঘটিছে। তেওঁলৈ ভোটগণনা কৰা হ'ব। ভোটগণনাৰ বাবে সমগ্ৰ দেশত প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ আৰু নিয়াৰিকৈ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰীমোদীয়ে কয় যে দেশৰ জনসাধাৰণক বিশ্বাস আৰু নিৰাপত্তাৰ সৈতে ভোটদানৰ সুবিধা প্ৰদান কৰি নিৰ্বাচন আয়োগে ভাৰতীয় গণতন্ত্ৰৰ পৰিচ্ছেদক অসমীয়া ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ সময়ত সুৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা সতৰ্কতাৰ বাবে সুৰক্ষা বাহিনীসমূহৰ শলাগ লয়। নিৰ্বাচন আয়োগৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ৰ নিৰ্বাচনী নিৰীক্ষণ কালত আগবঢ়োৱা মূল্যায়নৰ ভিত্তিত উদ্ভৱনৰ পৰা হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় বাহিনী নিয়োগ কৰিছে। সূত্ৰসমূহে কৈছে যে অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিমবংগত ভোটগণনাৰ পৰৱৰ্তী 15 দিন পৰ্যন্ত সুৰক্ষা বাহিনী নিয়োজিত হৈ থাকিব। একেদৰে উত্তৰ প্ৰদেশ, ওড়িশা, ছিকিম, অৰুণাচল প্ৰদেশতো ভোটগণনাৰ পৰৱৰ্তী 2 দিন পৰ্যন্ত সুৰক্ষা বাহিনী নিয়োজিত হৈ থাকিব। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদী আইন আৰু নেতৃবিত্ত সুবিধাৰ বাবে অৰ্থাৰে তেওঁলোকে ভোটাৰৰ মন দূৰ কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰিছে। এই নেতৃবিত্তক জাতিবাদী, সাম্প্ৰদায়িক আৰু দুৰ্নীতিগ্ৰস্ত বুলি তেওঁ অভিযোগ তোলে। এই নেতৃবিত্তে কেৱল পৰিয়ালক সুৰক্ষিত কৰিব খোজা বুলি মন্তব্য কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বাবে ভৱিষ্যদৰ্শী পৰিকল্পনা আগবঢ়োৱাত তেওঁলোক ব্যৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত তেওঁলোকে কেৱল মোদীক কৰালোচনা কৰাটো নিজৰ দক্ষতাক পৰিচয় দিছে। এনে নিম্নমানৰ ৰাজনীতিক জনসাধাৰণে অস্বীকাৰ কৰিছে বুলি তেওঁ উল্লেখ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। হিমালয়ৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ দহখন জিলাৰ 6 লাখৰো অধিক লোক বানৰ কবলত পৰিছে। বিগত 24 ঘণ্টাত বানৰ ফলত 3 জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 11 হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, মৰিগাঁও, কৰিমগঞ্জ, নগাঁও, কাছাৰ, ডিব্ৰুগড়, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিমাহাছৰ জিলাৰ মুঠ প্ৰচেষ্ট ৰাজহচক্ৰৰ অধীনস্থ 597খন গাঁও প্লাৱিত হৈছে আৰু 4,800 হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ বান প্ৰভাৱিত জিলাকেইখনে মুঠ 187টা সাহায্য শিবিৰ আৰু 96টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰা হৈছে। বিগত 24 ঘণ্টাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰথম অভিযানৰ এটা অতিৰিক্ত দল বিমানেৰে গুৱাহাটীৰ পৰা হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলালৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ৰাজ্যখনত কালি বাঢ়নী পানীয়ে বিভিন্ন জিলাত 27টা পথ, মথাউৰি আৰু অন্য আন্তঃগাঁথনি ক্ষতিসাধন কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিউহাছিয়ান চন্দ্ৰনাথপুৰৰ মাজৰ ৰেলপথৰ ক্ষতিসাধন আৰু শিলচৰ ষ্টেচনত পানী জমা হোৱাৰ বাবে পশ্চিমে চলাচল কৰা কেইবাখনো ৰেলগাড়ীৰ যাত্ৰা সম্পূৰ্ণৰূপে অথবা আংশিকভাৱে বাতিল কৰিছে। ব্ৰহ্মপুত্ৰৰ পানী তেজপুৰ, গুৱাহাটী আৰু গোৱালপাৰাত ক্ৰমাৎ বৃদ্ধি পাইছে। কপিলি, ধনশিৰি, পাগলাদিয়া, জহদিহীন আৰু কুশিয়াৰা নৈৰ পানীও ভালেমান ঠাইত বাঢ়িবলৈ লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে ৰিমান ঘূৰ্ণী বতাহৰ ফলত অসম, পশ্চিমবংগ, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই আৰু তেলেংগানাত ব্যাপক ক্ষতি হৈছে। শ্ৰীমতী মুৰ্মুৱে কালি সামাজিক মাধ্যমযোগে কয় যে ৰিমান ধুমুহাৰ ফলত ধন জন হানি হোৱা আৰু ভালেসংখ্যক লোকক আন ঠাইলৈ স্থানান্তৰ কৰিবলগীয়া ঘটনাই তেওঁ ব্যথিত কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্ৰ দেশ এই প্ৰাকৃতিক বিপৰ্যয়ৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সৈতে আছে। তেওঁ লগতে উদ্ধাৰ আৰু সাহায্য প্ৰয়াসৰ সাফল্য কামনা কৰে আৰু শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰে। দেশত যোৱা মেত 1,73,000 কোটি টকাৰ মুঠ সামগ্ৰী আৰু সেৱাকৰ জি এছ টি ৰাজহ সংগ্ৰহ হৈছে। বিত্ত মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই পৰিমাণ যোৱা বছৰৰ মেৰ তুলনাত 10% অধিক। মেত সম্মিলিত মুঠ ৰাজহৰ ভিতৰত 32,000 কোটিৰো অধিক টকাৰ কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱাকৰ, 40,000 কোটিৰো অধিক টকাৰ ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ, 87,781 কোটি টকাৰ সংহত সামগ্ৰী আৰু সেৱাকৰ আৰু 12,000 কোটিৰো অধিক টকাৰ উপকৰ আছে। ভাৰতৰ যোৱা নিশা নিউয়ৰ্কৰ ৰাষ্ট্ৰীয় কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন অনুশীলনমূলক খেলত বাংলাদেশক 7 ৰাণত পৰাস্ত কৰে। খেলখনত ভাৰতে টছত জিকি প্ৰথমে ৰেড ধৰাৰ সিদ্ধান্ত লৈ উইকেট কিপাৰ বেটছমেন ঋষভ পণ্টৰ 53 আৰু হাৰ্দিক পাণ্ডিয়াৰ ওপৰত 40 ৰাণৰ সহায়ত 20 অভাৰত 5টা উইকেট হেৰুৱাই 182 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 122 ৰাণে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ অৰ্ষদীপ সিং আৰু শিৱম দুবাই 2টাকৈ উইকেট দখল কৰে। বাংলাদেশৰ মহম্মদুল্লাই 29টা অভাৰত 40 ৰাণ কৰে। প্ৰাক্তন অধিনায়ক বিৰাট কোহলি মাত্ৰ এদিন পূৰ্বে নিউয়ৰ্কত উপস্থিত হোৱাৰ বাবে খেলুৱৈগৰাকীক কালিৰ দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। চলিত বৰ্ষৰ এছ আই এইচ হকী প্ৰ লীগত ভাৰতৰ মহিলা হকী দলটোৱে লণ্ডনত অনুষ্ঠিত নিজৰ প্ৰথমখন খেলত জাৰ্মানীৰ হাতত 1-3 গ'লৰ ব্যৱধানত পৰাস্ত হয়। ভাৰতৰ হৈ খেলৰ 23 মিনিটত দীপিকাই একমাত্ৰ গ'লটো দিয়ে। আজি ভাৰতীয় দলটোৱে ব্ৰিটেইনৰ বিৰুদ্ধে খেলিব। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত কালি 62.3% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ আৰু নিয়াৰিকৈ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক প্ৰশংসা কৰিছে। ৰিমানৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 10খন জিলাৰ 6 লাখৰো অধিক লোক বানৰ কবলত পৰিছে। দেশত যোৱা মেত 1,73,000 কোটি টকাৰ মুঠ সামগ্ৰী আৰু সেৱাকৰ জি এছ টি ৰাজহ সংগ্ৰহ হৈছে আৰু ভাৰতে যোৱা নিশা পুৰুষৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন অনুশীলনমূলক খেলত বাংলাদেশক 7 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।